Red FM Love Story. Love Story. RJ Pahir Huide. Super Hits 93.5 Red FM on Homo Hobo Weekend Special Show, Red FM Love Story. Arata Notun Love Story, Lui Moi Pahi Akua Barapuner Kaksa Piluhi. আজি যিখন চিঠি হাতত লৈছো, এই চিঠিখন পঠিয়াইছে নলবাৰীৰ পৰা নজৰুলে। তেওঁ নিজৰ ষ্টৰীৰ নাম দিছে সকলোৰে সপোন আধৰুৱা কৰি থৈ গলা। চাহক আজি শুনো নজৰুলৰ লাভ ষ্টৰী। হেল্ল' পাহিবা, প্ৰথমতে নমস্কাৰ গ্ৰহণ কৰিব। আপোনাৰ লাভ ষ্টৰী যেতিয়াৰ পৰা এফ এমত দিয়া আৰম্ভ কৰিছিল তেতিয়াৰ পৰাই শুনো আৰু এতিয়াও ইউটিউবত আপলোড দিয়ালৈকে ৰৈ থাকোঁ। আমাৰ ফিলিংছবোৰ এক্সপ্ৰেছ কৰিবলৈ এনেকুৱা এখন প্লেটফৰ্ম দিয়াৰ বাবে আপোনাক ধন্যবাদ। মই যিটো লাভ ষ্টৰী আজি লিখিব ওলাইছোঁ সেইটো আৰু দুবছৰ পিছত লিখা কথা আছিল, কিন্তু পৰিস্থিতিৰ বাবে এতিয়াই লিখিব লগা হ'ল। মোৰ নাম নজৰুল আৰু মোৰ ঘৰ নলবাৰী। তাইক মই মৰমতে পোৱালি বুলি মাতিছিলোঁ। তাইৰ নাম ছালমা, তাইৰ ঘৰ নলবাৰীতে হয়। পাহিবা, মই আজিলৈ চিঠি লিখি পোৱা নাই, এইখনেই মোৰ ফাৰ্ষ্ট চিঠি, গতিকে কিবা ভুল হ'ব পাৰে, প্লিজ আপুনি শুধৰাই ল'ব। মোৰ ভালপোৱা আৰম্ভ হৈছিল 5 বছৰ আগত, আজিও সেই দিনটো ভালকৈ মনত আছে। 18 জুলাই 2017 যিদিনা ফাৰ্ষ্ট তাইক দেখা পাইছিলোঁ, মই তেতিয়া গুৱাহাটীত আছিলোঁ, পলিটেকনিক পঢ়ি ছেকেণ্ড ছেমিষ্টাৰত। কলেজ বন্ধ আছিল বাবে ঘৰত আহিছিলোঁ। মোৰ লগৰকেইটাই ক'লে যে একলেণ্ডত ফুৰিব যাওঁ বোলে দিন। প্ৰথমে মোক ঘৰৰ পৰা যাবলৈ দিয়া নাছিল যদিও পিছলৈ মান্তি হৈছিল। ছালমাও তাইৰ কাজিনছৰ লগত একলেণ্ড যোৱা কথা আছিল 17 জুলাইত আৰু আমি যোৱা কথা আছিল 18 জুলাইত, কিন্তু ডেষ্টিনীয়ে আমাৰ বাবে কি লিখি থৈছিল নাজানো। সেইদিনা বৰষুণ দিয়াৰ বাবে 17 তাৰিখে নগৈ আমিও 18 তাৰিখে গ'লোঁ। আমি 7 জনমান গৈছিলোঁ, তাৰ মাজৰ আমান আছিল ছালমাৰ এজনী কাজিনৰ বয়ফ্ৰেণ্ড, লগতে সি ছালমাৰ ৰাখী ব্ৰাদাৰো আছিল। তাত থকা আধামান সময় আমাৰ আমানক বিচাৰোঁতেই গৈছিল, কাৰণ সি গৈ তাৰ গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি থাকিছিল। তেনেকৈ বিচাৰি থাকোঁতে আমানৰ গাৰ্লফ্ৰেণ্ডৰ লগত মই ছালমাক দেখা পালোঁ। তাইক প্ৰথম দেখিয়ে কি হ'ল নাজানো, মই তাইৰ প্ৰতি এট্ৰেক্ট হৈ গ'লোঁ। ইয়াৰ মাজতে পাহিবা আপোনাক কৈ থওঁ যে মই ল'ৰাটো বহুত লাজকুৰীয়া আৰু কথাবোৰ এক্সপ্ৰেছ কৰিব নাজানো। ছোৱালীৰ লগত কথা পাতিব লাজ কৰা বাবে মোৰ কোনো ছোৱালী ফ্ৰেণ্ডো নাছিল। সিহঁত দুয়োজনী কাজিন আছিল বাবে প্ৰথমে দুয়োজনীকে একেই যেন দেখিছিলোঁ। আৰু আমানক মই কথাটো ক'লোঁ আৰু আমানে গৈ ছালমাক কথাটো কৈ দিলে আৰু তাই প্ৰথমবাৰৰ বাবে মোৰ ফালে সেইদিনা চাইছিলে, তাকো দূৰৰ পৰা, আৰু মই লাজতে তলমূৰ কৰিলোঁ। তাৰপিছতে আমানক মই ক'লোঁ,
ঐ অমন, শুননা শুননা, এই তোৰ গাৰ্লফ্ৰেণ্ডৰ কাজিনজনী মোৰ বৰ ভাল লাগিছে, ইমান মৰম লগা, চিনাকি কৰাই দে না।
অ, তই ছালমাৰ কথা কৈছ?
ছালমা নেকি নামটো?
অঁ অঁ, এই ৰ, এনেকৈ চিনাকি কৰিলে কথাটো বেয়া হ'ব নহয়, তোক মই ফেচবুক আইডিটো দি দিম, তই ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাই চিনাকি হৈ ল'বি আৰু।
ঠিক আছে, ডান ডান ডান।
অঁ ৰ, তাই তোতকৈ কিন্তু এবছৰ ডাঙৰ।
অঁ কি হ'ব ন, তাতে একো নহয়
দে। ঠিক আছে তেন্তে।
আমানৰ গাৰ্লফ্ৰেণ্ডৰ লগত মোৰো চিনাকি হৈছিল, তেতিয়া তাইকো মই ছালমাৰ কথা ক'লোঁ আৰু তাইৰ সৈতে চিনাকি কৰাই দিয়াৰ কথাটো ক'লোঁ। আৰু তেতিয়া তাই ছালমাৰ ফেচবুকৰ আইডিটো মোক দিলে, মই ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়ালোঁ, তাই একচেপ্টো কৰিলে। পিছদিনা 19 জুলাইত মই ফেচবুকতেই তাইক মেছেজ কৰিলোঁ,
হাই, চিনি পাইছানে?
অঁ পাইছোঁ, কিন্তু ফেচবুকত ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাই মেছেঞ্জাৰত মেছেজ দিহে চিনাকি হ'লনে? একলেণ্ডতো হ'ব পাৰিলে হয়।
পাৰিলোঁ হয়, কিন্তু এনেকৈ চিনাকি হৈও ভালেই লাগিছে।
হা হা।
আৰু এনেকৈ ফেচবুকত লাহে লাহে কথা পতা আৰম্ভ কৰিলোঁ আৰু অলপ আমি ক্ল'জ হৈ পৰিলোঁ। চ' আজি আমি শুনি গৈ থাকিম নজৰুলৰ লাভ ষ্টৰী, সকলোৰে সপোন আধৰুৱা কৰি থৈ গ'লা। এণ্ড ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী, আৰ জে পাহিৰ সৈতে।
চুপাৰ হিটছ 93.5 ৰেড এফ এমত মই আপোনাৰ সৈতে পাহি শ্ব চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। আজি শুনি আছো নজৰুলৰ লাভ ষ্টৰী, সকলোৰে সপোন আধৰুৱা কৰি থৈ গ'লা। আগলৈ তেওঁ লিখিছে, 3 অগষ্ট মোৰ বাৰ্থডে আহিছিল আৰু মই তাইক ক'লোঁ,
হাই, কি কৰি আছা?
হাই, এনে বহি আছো।
আজি মোৰ বাৰ্থডে নহয়?
অ' হয় নেকি, হেপী বাৰ্থডে।
থেংক ইউ।
পিছে পাৰ্টি?
পাৰ্টি মই নলবাৰীত গৈহে দিম, আৰু মোক কিন্তু গিফ্ট লাগিব।
বা, প্ৰথম ল'ৰা দেখিছোঁ দেই গিফ্টটো খুজিছে পাৰ্টিৰ বিনিময়ত। পিছে কি লাগিব?
তোমাৰ ফোন নাম্বাৰটো প্লিজ।
বা, এইটো আকৌ কেনেকুৱা গিফ্ট লোৱা 9954
বা এবাৰ কওঁতেই দি দিলা যে
অঁ মানে তোমাক দেখাত এনেকুৱা লগা নাই যে তুমি এনি টাইম ফোন মেছেজ কৰি থাকিবা
কি মানে মই এতিয়া ফোন কৰিম নে নকৰিম মেছেজ কৰিম নে নকৰিম
সেইটো তুমিহে জানিবা
ঠিক আছে কাইলৈ নলবাৰী গৈ আছোঁ বাৰ্থডে পাৰ্টি দিম তাতে ডিচাইড কৰিম
ঠিক আছে
আৰু তাৰ পিছৰে পৰা আমি হোৱাটছএপত কথা পতা আৰম্ভ কৰিলোঁ আৰু আগতকৈ বহুত বেছি ক্লজো হৈ পৰিলোঁ মই 11 আগষ্টত ক'লোঁ যে কালি গৈ আছোঁ নলবাৰী বাৰ্থডে পাৰ্টি দিম আহিবা তুমি আৰু তাইও কাজিনৰ লগত আহিম বুলি ক'লে তাত মোৰ লগৰ 5 জনমান অমন অমনৰ গাৰ্লফ্ৰেণ্ড আৰু ছালমা আটাইকেইটা সেইখন ৰেষ্টুৰেণ্টলৈ আহিছিলে আৰু মই পাৰ্টি দিছিলোঁ সেইদিনা ফাৰ্ষ্ট টাইম তাইক মই ইমান ওচৰৰ পৰা লগ পাইছোঁ তাইলৈ মই চকলেটো লৈ গৈছিলোঁ চকলেটটো দিওঁতে তাই ধুনীয়াকৈ হাঁহি এটা মাৰি মোক থেংক ইউ বুলি কৈছিল তাইৰ লগত হোৱাটছএপত বহুত কথা পাতিছিলোঁ কিন্তু সেইদিনা সন্মুখত দেখি মুখেৰে দেখোন একো কথাই ওলোৱা নাছিল মোৰ লগৰ কেইটাও ইমানেই বদমাছ সিহঁতে জানি বুজি মোক তাইৰ লগত বহুত বেছি জোকাইছিল আৰু আমি তলমূৰ কৰি বহি আছিলোঁ আমি গোটেইকেইটা খাই লৈ ওলাই আহিলোঁ অহাৰ আগত ছালমাই মোক এটা কফি মাগ গিফ্ট কৰিছিল সেইদিনা তাৰ পৰা আহি মই তাইক কৈয়ে দিলোঁ যে মোৰ তাইক ভাল লাগে কিন্তু তাই উত্তৰটো দিলে যে তাইৰ কোনো তেনেকুৱা ফিলিংছ নাই জাষ্ট ভাল ফ্ৰেণ্ড হৈ থাকিব খোজে চ' নজৰুলে অতি সোনকালে নিজৰ মনৰ কথাখিনি এক্সপ্ৰেছ কৰি দিলে চ' এতিয়া আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি ষ্টৰিটি এণ্ড ৰেড এফ এম বাই জাতি ৰহো
ৰেড এফ এম লাভ ষ্টৰি লাভ ষ্টৰি আৰ জে পাহিৰ সৈতে
শ্ব' চলি আছে ৱিকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰি মই আছোঁ আপোনাৰ সৈতে পাহি আজি শুনি আছোঁ নজৰুলৰ লাভ ষ্টৰি সকলোৰে সপোনবোৰ আধৰুৱা কৰি থৈ গ'ল আগলৈ তেওঁ লিখিছে তাৰপিছত আমি সদায় কথা পাতোঁ এদিন কথা নাপাতিলে ভাল নালাগে তাই মোৰ কেয়াৰো লয় কিন্তু মই যেতিয়া তাইক ভাল পোৱাৰ কথা কওঁ তেতিয়া তাই ফ্ৰেণ্ড হিচাপে কথা পাতোঁ বুলি কয় 4th ছেপ্টেম্বৰ মই মোৰ ফ্ৰেণ্ড অভিষেকৰ লগত আকৌ তাইক লগ কৰিলোঁ সেই একেখন ৰেষ্টুৰেণ্টতে তাই কলেজৰ পৰা আহিছিল ৰাতি গৈ ক'লো
কি কৰিছা ভাতটো খালো আৰু
বাৰু কোৱাচোন তুমি মোক আজি কিয় লগ কৰিলা
হে এইটো কেনেকুৱা কুৱেশ্যন তুমি মাতিছা আকৌ লগ কৰিবলৈ
মই মাতিলেই তুমি লগ কৰিবা নি তুমিতো বেলেগক লগ কৰিব নোযোৱা মোকহে লগ কৰিব আহিছা
আৰে তুমি ভাল ফ্ৰেণ্ড হয় সেইকাৰণে আকৌ
তেনেকেতো তুমি তোমাৰ বহুত ভাল ফ্ৰেণ্ড আছে
মানে ভাল লাগে আৰু তোমাক এজ এ ফ্ৰেণ্ড হিচাপে সেইকাৰণে লগ কৰিব আহিছোঁ
তথাপিও কোৱাচোন
আৰে কি কম
কোৱা অকল ভাল ফ্ৰেণ্ডেই মানে
ভাল ফ্ৰেণ্ড কি মানে কি কি ক'ব লাগেনো মানে তোমাক ভাল ফ্ৰেণ্ড হিচাপে ভাবো লগ কৰিব আহিছোঁ আৰু ভাল লাগে তোমাক
মানে অকল ভাল ফ্ৰেণ্ডেই
ফ্ৰাম হ'ব 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 তুমি কি ক'ব বিচাৰিছা মই বুজি পাইছোঁ হ'ব মই ঠিক আছে মই ক'ম কিন্তু মানে মই তোমাৰ প্ৰতি কি ফিল কৰোঁ মই ক'ম বাট মোক অলপ সময় দিয়া মই নিজে ডিচাইড কৰিম কেতিয়া ক'ম মেবি পূজাৰ পাছত বাট আজি নহয় মানে
অ'কে
আচলতে মই জানিছিলোঁ সেইবাবে সোনকালে তাইৰ মুখৰ পৰা কথাখিনি শুনিব বিচাৰিছিলোঁ এণ্ড ফাইনেলি মোৰ লাকি ডে'টো আহিলে 19 ছেপ্টেম্বৰ 2017 ৰাতিপুৱা 9 বজাত ছালমাই ভইচ মেছেজ দি ক'লে যে
গুড মৰ্ণিং উঠিলা চাগে মানে তুমি ইমানেই সুধি আছা আৰু মই ফোন কৰি ক'ব নোৱাৰো একচুৱেলি মই ভাবিছিলোঁ পূজাত লগ কৰি ক'ম কিন্তু তুমি সেইটো হ'বলৈ নিদিবা চাগে
কলেজ আহি পাই মই তাইক ফোন কৰিলোঁ আৰু আই লাভ ইউ টু বুলি ক'লোঁ ইমান দিনৰ পৰা এইটো শুনিবলৈকে ৰৈ আছিলোঁ মই সেইদিনা সঁচাকৈ বহুত বেছি হেপ্পী হৈছিলোঁ মই সেই প্ৰথমৰ পৰাই তাইৰ আগত একো কথা লুকোৱা নাই চ' ৰিলেশ্যনত অহাৰ আগতেই তাইক ক্লিয়াৰলি মোৰ যি আছিল চব শ্বেয়াৰ কৰি দিছিলোঁ চ' ফাইনেলি ছালমায়ো নজৰুলৰ প্ৰপ'জেল একচেপ্ট কৰিলে এণ্ড দে আৰ ইন এ ৰিলেশ্যনশ্বিপ নাও এতিয়া আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি ষ্টৰিটি এণ্ড ৰেড এফ এম বেজাতে ৰহো
ৰেড এফ এম লাভ ষ্টৰি আৰ জে পাহিৰ সৈতে
Super Hits 93.5 Red FM on Moz Abner Khode Pahi, welcome back. Show Soliya Savigan Special Red FM Love Story. Aji Khuniya So Nozrul Love Story, Okulore Khopun Adharwa Kori Thoi Bula. Agalote Aliki Se, Tar Pisa 23rd September Od, Moi Nolbari Ahilu. Aro first time as a couple, Ami Parkot Lok Kori Lu. Aro Ebar, Ami Bohut Kotha Pati Lu. Tar Pisa 21st October Od, Moi, Salma, Aman, Aro Amanor Girlfriend. Ami Sariuta Movie Sabolo Goi Se Lu. আৰু আহি মই আমন আৰু তাৰ গাৰ্লফ্ৰেণ্ডক পাৰ্টি দিলোঁ কাৰণ তাহাঁতৰ বাবে মই সালমাক লগ পালোঁ আৰু সালমাৰ লগত চিনাকি হৈছিলোঁ চ' সেইটোৰ বাবে মই তেওঁলোকক পাৰ্টি দিলোঁ এনেকৈ কেইমাহমান যোৱাৰ পিছত সালমাৰ মাকে আমাৰ কথাবোৰ গম পালে আৰু তাইক এই বিষয়ে সোধাত তাই সকলোবোৰ কথা সঁচাকৈ কৈ দিলে সালমাৰ আম্মাই মোৰ লগত কথা পাতিলে আৰু ক'লে যে তুমি তাইতকৈ এক বছৰ সৰু হয় গতিকে তোমালোকে এই ৰিলেশ্যনটো ইয়াতে শেষ কৰি দিয়া তাৰপিছত আমি দুয়ো বহুত ভাবিলোঁ আৰু আমি ডিছকাছ কৰিলোঁ
অঁ সেইটোৱে কৈ আছিলে বাৰু হেৰি মেইন কথাটো মানে মই পাতিম বুলি ভাবি আছিলোঁ
মেইন কথা কোনটো
চি তুমিতো জানাই মানে লাইক এবছৰ মানে আমাৰ যিটো এজ কে মই তোমাতকৈ এবছৰমান ডাঙৰ হ'ম আৰু প্ৰায় চ' কি ভাবা মানে তুমি
হয় দিয়া
আৰে নহয় মই চিৰিয়াছলি কৈ আছোঁ মানে চোৱা পিছলে প্ৰব্লেম হ'ব পাৰে তোমাৰ ঘৰত বা হয়তো মোৰ ঘৰতো চ' মানে
ৰ'বা এক ছেকেণ্ড দেই এই তোমাৰ 12:45 তুমি মোক এইটো কথা
তুমি মানে একদম কথাবোৰ মানে হেৰি কৰি দিয়া ভাই ক' মানে বুজিটো চোৱা মানে লাইক পিছত প্ৰব্লেম হোৱাতকৈ ন আমি কিবা এটা
নাই মোৰ একো প্ৰব্লেম নাই এইটোনো কি প্ৰব্লেম হ'ব একো প্ৰব্লেম নাই
তুমি যুঁজিব পাৰিবা ফাইট কৰিব পাৰিবা
কিয় নোৱাৰিম তুমি লগত থাকিলে মই সব কৰিব পাৰিম
দেখা যাব পিছে মই বিলিভ কৰিব পাৰো মানে
কিয় নোৱাৰিবা
ফ্ৰাম তোমাৰ লগতে হ'ব দিয়া
তাইক মই বিশ্বাস দিলোঁ যে এইজটো লৈ মই ষ্টেণ্ড ল'ব পাৰিম আৰু সেইদিনাৰ পৰা আমাৰ মাজত এদিনো ব্ৰেকআপৰ কথা ওলোৱা নাছিল ময়ো তাইৰ আম্মাহঁতৰ লগত মাজে মাজে কথা পতা কৰিলোঁ তাইৰ বন্ধু হিচাপে আৰু কিছুমান কামত হেল্প কৰি দিয়া কৰিলোঁ তাৰপিছত তেওঁলোকেও মোক ভাল পোৱা হ'ল আৰু আমাৰ ৰিলেশ্যনশ্বিপটো একচেপ্ট কৰিলে এদিন এনেকৈ আমাৰ সম্পৰ্ক চলি থাকিল মই নলবাৰী আহিলে তাইক লগ কৰিছিলোঁ আৰু বহুত ধুনীয়া সময় পাৰ কৰিছিলোঁ তাৰ 3 মাহমান যোৱাৰ পাছত মই মোৰ বাক তাইৰ কথা ক'লোঁ প্ৰথমতে বায়ে খং কৰিছিলে বাট পিছত কিন্তু মানি ল'লে 17 May 2018 মোৰ কলেজৰ ফেয়াৰৱেল আছিল আৰু লগৰবোৰকতো জানেই পাহিবা কিমান বদমাচ আৰু সিহঁতে গোটেই শ্বাৰ্টটোত সালমাৰ নাম লিখি ভৰাই দিছিল মোৰ ঘৰত যিহেতু কোনেও গম পোৱা নাছিলে বাৰ বাহিৰে চ' মই ঘৰত গৈ শ্বাৰ্টটো লুকুৱাই থ'বলগীয়া হৈছিল বায়ে তাইক বহুত মৰম কৰিছিল আৰু সালমাৰ পেৰেণ্টছক মই আম্মা আৰু আব্বা বুলি মাতিছিলোঁ লগতে তেওঁলোকেও মোক নিজৰ ল'ৰাৰ দৰেই বহুত বেছি মৰম কৰিছিল তাই কেতিয়াবা মোক কৈছিল আম্মা আব্বাই তোমাকহে বেছি ভাল পায় মোক এতিয়া মৰমে নকৰে তেওঁলোককো মই মোৰ নিজৰ পেৰেণ্টছ বুলিয়ে ভাবিছিলোঁ চ' সকলোবোৰ স্মুথলি গৈ আছে এওঁলোকৰ ৰিলেশ্যনশ্বিপত কিন্তু ষ্টৰিটোৰ নামে কিন্তু সেইটো প্ৰকাশ নকৰে চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি ষ্টৰি দি সকলোৰে সপোন আধৰুৱা কৰি থৈ গ'লে ৰেড এফ এম বজাতে ৰহো
ৰেড এফ এম লাভ ষ্টৰি আৰ জে পাহিৰ সৈতে
শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰি মই স্বপ্নৰ সৈতে পাহি আজি শুনি আছোঁ নজৰুলৰ লাভ ষ্টৰি সকলোৰে সপোন আধৰুৱা কৰি থৈ গ'লা আগলৈ তেওঁ লিখিছে 2018 জুনত তাই বি এ ফাইনেল এক্সাম দি জুলাইত কোৰ্চ এটা কৰিবলৈ গুৱাহাটী আহিল আৰু তেতিয়া মই মোৰ ফাইনেল এক্সাম দি নলবাৰীত আছিলোঁ 3 আগষ্টত মোৰ বাৰ্থডে আকৌ আহিল মই আগদিনা তাইক ক'লোঁ
কালিতো তোমাৰ হেপী বাৰ্থডে লগে নাপাম
আকৌবাৰ কোৱাচোন লাষ্টৰ শব্দ দুটা নকৈ পেলাই
কালিতো তোমাৰ হেপী বাৰ্থডে
থেংক ইউ
কি মানে
নাই নাই একো নাই দিয়া এতিয়া অকণমান ঠিক ঠাক কৰি যিমান পাৰোঁ হয়নে নহয় অলপ ঠিক ঠাক কৰি ল'লে তেতিয়াহে আমি যিমান পাৰোঁ সোনকালে এক হ'ব পাৰিম আৰু তেতিয়া আৰু এনি টাইম হেপী বাৰ্থডে চেলিব্ৰেশ্যন আমি একেলগেই কৰি থাকিব পাৰিম দেখোন
হ'লেও আৰু হ'ব দিয়া একো নাই সোনকালে চাকৰি এটা পোৱা ভালদৰে
ঠিক আছে এতিয়া শুই থাকা
এনেকৈ কথা পাতি শুই গ'লোঁ। পুৱা উঠি তাই মোক আকৌ এবাৰ উইচ কৰিলে মেছেজতে। মই সাধাৰণতে ঘৰত থাকিলে ফোন নকৰোঁ, সেয়েহে অলপ পিছত ওলাই গৈ তাইক ফোন এটা কৰিলোঁ, কিন্তু তাই ৰিচিভ নকৰিলে। লগালগ তাই মেছেজ দিলে যে তাই হেনো কিবা কামত বিজি হৈ আছে। অইনদিনা কিন্তু ফোন কৰিলে তাই ৰিচিভ কৰি বিজি আছোঁ বুলি কয়, কিন্তু আজি কিন্তু তাই ফোনটোৱে নুঠালে। অকণমান বেয়া লাগিছিল। মই ঘৰলৈ গুচি আহিলোঁ। তাৰ অলপ পিছতে মোৰ ফ্ৰেণ্ড অভিষেকে কল কৰি ক'লে যে মই হেনো ওলাই আহিব লাগে, সলমাই মোৰ বাবে কেক এটা লৈ আহিছে। তেতিয়া মই গম পালোঁ যে তাই একচুৱেলি নলবাৰী আহিছে। কথাটো শুনি মোৰ বিৰাট ফূৰ্তি লাগিল। সলমা, তাইৰ কাজিন অভিষেক, আমি গোটেইকেইটা সেই আগৰ ৰেষ্টুৰেণ্টখনতেই গ'লোঁ আৰু কেকটো কাটিলোঁ। তাই এইবোৰ এসপ্তাহমান আগৰ পৰাই প্লেন কৰি আছিল, আৰু তাই মই ফোন কৰোঁতে আচলতে বাছত আছিল, সেইকাৰণে তাই তেনেকৈ ফোনটো কাটি দিছিল। মোক বহুত বেছি স্পেচিয়েল ফিল কৰালে সেইদিনা। তাই মোলৈ লাভ কোট থকা এটা ফটো ফ্ৰেমো গিফ্ট কৰিলে। 19 ছেপ্টেম্বৰ আমাৰ ফাৰ্ষ্ট এনিভাৰ্চাৰী আছিল। আমি সেইদিনা নেহেৰু পাৰ্কত গ'লোঁ, বহুত কথা পাতিলোঁ আৰু ৰেষ্টুৰেণ্ট এখনত খাই গুচি আহিলোঁ। মই নৱেম্বৰ মাহত প্ৰাইভেট কনষ্ট্ৰাকশ্যন ফাৰ্ম এখনত সোমালোঁ আৰু তাইও জব জইন কৰিলে। আম্মাৰ লগত ডাউন টাউনত ৰুম ল'লে তাই, আৰু মাজে মাজে আব্বাও আহে তাই। আমি কেতিয়াবা ফুৰিব গ'লে দেৰি হ'লেও তাইৰ মাক দেউতাকে চিন্তা নকৰিছিলে, কাৰণ তেওঁলোকে জানিছিল যে মই তাইক ঘৰ থৈহে উভতি যাম বুলি। আমাৰ মাজত মৰম, কেয়াৰ, ট্ৰাষ্ট বহুত আছিল। আমি কাজিয়া বহুত কম কৰিছিলোঁ। তাইৰ খংটো অলপ বেছি, সেয়েহে তাইৰ খং উঠিলে মই অলপ ঠাণ্ডা হৈ দিওঁ, তাৰপিছত ভালকৈ বুজাই কওঁ, তেতিয়া বুজি পায়। মই ভুল কৰিলে মই আগতে চৰি কওঁ, আৰু তাই ভুল কৰিলে তাই চৰি কয়। আমি কাজিয়া লাগিলে কমকৈ কথা পাতোঁ বা মৰমত নামাতোঁ, কিন্তু কথা নপতাকৈ নাথাকোঁ। আমাৰ মাজত বিশ্বাসটো ইমান আছিল যে এবাৰ কি হ'ল, তাইৰ অফিচৰ ল'ৰা এটাই তাইক ভাল পাইছিল আৰু তাই তাক ভালদৰে মানা কৰি আমাৰ গোটেই কথাবোৰ জনায়ো দিছিল, এজ এ ফ্ৰেণ্ড থাকিম বুলিও কৈছিল। কিন্তু সেই ল'ৰাজনে তাইক বহুত কিবা কিবি কৈছিল, ইনফেক্ট জোকাইছিলোঁ, আৰু এইটোও কৈছিলে যে ফটো ক্লিক কৰি হেনো মোলৈ পঠিয়াই দিব। কিন্তু জানা পাহিবা তাই কি ক'লে? কথা পাতি থকা নহয়, হাতত ধৰি থকা ফটো এখনো যদি নজৰুলক দিয়া, সি 1%ও বিশ্বাস নকৰে। ইমান ষ্ট্ৰং আছিল আমাৰ ৰিলেশ্যনশ্বিপ। Well, that is true. When your relationship is strong, when you know that you have love for each other, you trust each other, tetia kono third person komabo nware, and it depends on you only. So agole ki hoy janibole khuni thakok aji story and Red FM bajate raho.
Red FM love story, love story. RJ Pahir hoyde.
শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। মই আছোঁ আপোনাৰ সৈতে পাহি। আজি শুনি আছোঁ আমি নজৰুলৰ লাভ ষ্টৰী, সকলোৰে সপোন আধৰুৱা কৰি থৈ গ'লা। আগলৈ তেওঁ লিখিছে, 1 মাৰ্চ 2019 তাইৰ বাৰ্থডে আছিল। মই সেইদিনা পুৱা তাইৰ ৰুমত গৈ ৰিং এটা আৰু ঘড়ী এটা গিফ্ট কৰিছিলোঁ। তাইৰ পেৰেণ্টছো আছিল সেইদিনা। তাইৰ গিফ্টটো খোলাৰ পিছত মই ৰিংটো তাইৰ আঙুলিত পিন্ধাই দিলোঁ। সেই ৰিংটো মই এতিয়াও সযতনে ৰাখিছোঁ। তাই বহুত হেপ্পী হৈছিল, আৰু মই তাইক কৈছিলোঁ আজি আনঅফিচিয়েলি তোমাক ৰিং পিন্ধালোঁ, নেক্সট টাইম অফিচিয়েলি পিন্ধাম। মই মানুহৰ লগত কথা খুব কম কওঁ, একমাত্ৰ তাই আছিল মোৰ লাইফত যাৰ আগত মই চব কথা খুলি ক'ব পাৰিছিলোঁ। মোক তাই গভৰ্ণমেণ্ট জব এটাৰ কাৰণে প্ৰায় জোৰ কৰি আছিল, কিন্তু মোৰ এইটোৰ প্ৰতি অকণমানো ইণ্টাৰেষ্ট নাছিল, বৰঞ্চ নিজাকৈ কিবা এটা বিজনেছ কৰাৰহে ইচ্ছা আছিল। পিছলৈ তাই মোৰ কথা মানি লৈছিল যে তোমাৰ যিহত মন তুমি সেইটোকে কৰা, মই আছোঁ তোমাৰ লগত। তাৰপিছত কৰোণা আহিলে আৰু মই লকডাউন দিয়াৰ বাবে ঘৰত গুচি আহিলোঁ, কিন্তু সলমা গুৱাহাটীতে থাকিল, কাৰণ তাইৰ ডিউটিটো এচেনচিয়েল ছাৰ্ভিচত আছিল। 2020 নৱেম্বৰত তাই জবটো এৰি ঘৰত গুচি আহিলে। আমি দুয়োকে বহুত মিছ কৰা হ'লোঁ, কাৰণ মই তেতিয়াও গুৱাহাটীতে আছিলোঁ। ঘৰত কেইমাহমান থকাৰ পিছত তাই নলবাৰীতে জব এটাত জইন কৰিলে, আৰু ময়ো মোৰ আব্বা ৰিটায়াৰ হোৱাৰ পিছত নলবাৰী শ্বিফ্ট কৰিলোঁ, আৰু মোৰ ফ্ৰেণ্ড আফটাৰৰ লগত বিজনেছ এটাৰ প্লেন কৰা ষ্টাৰ্ট কৰিলোঁ। সলমাই তাইৰ এইটো জবৰ লগতে আন এটা জবো পাৰ্ট টাইম হিচাপে কৰি আছিল, কাৰণ তাইৰ আব্বাই সৰুকৈ এটা বিজনেছ কৰিছিল যদিও তেখেতৰ আৰু আম্মাৰ শাৰীৰিক অসুস্থতাৰ বাবে কিছু সমস্যাৰ সন্মুখীন হৈছিল। বন্ধৰ দিনাও তাই মোৰ লগত ভালকৈ কথা পাতিব সময় পোৱা নাছিল। গোটেই ঘৰৰ দায়িত্ব তাইৰ ওপৰতে আছিল। আচলতে নলবাৰী অহাৰ পিছত আমি দুয়ো ব্যস্ত হৈ পৰিছিলোঁ নিজৰ নিজৰ ক্ষেত্ৰত। ময়ো দিনটোৰ বেছিভাগ সময় বিজনেছৰ কামতে ব্যস্ত হৈ থাকিছিলোঁ। তাই কেতিয়াবা অভিমানো কৰিছিল সময় নাই বুলি, কিন্তু তাইক মই বুজাইছিলোঁ যে এতিয়া বিজি হ'লেহে লাইফটো পিছত ভালকৈ ছেটেল কৰিব পাৰিম আৰু আমাৰ যাতে একো প্ৰব্লেম নহয়, হোল লাইফটো তাইৰ লগত স্পেণ্ড কৰিব লাগিব ন, চ' ছেটেল হ'বলৈ কষ্ট কৰিছিলোঁ। চ' বোথ অফ দেম আৰ চ' শ্বৰ্টেড ইন লাইফ। তেওঁলোকে জানে যে একেলগে থাকিব লাগিব, গতিকে এতিয়া দূৰে দূৰে থাকি টাইমখিনি ইউটিলাইজ কৰোঁ, এজ ইন ছেটল যাতে সোনকালে হ'ব পাৰোঁ সেইখিনি তেওঁলোকে গুৰুত্ব দিছে, যাতে পিছলৈও ষ্ট্ৰাগল কৰি থাকিব নালাগে। চ' এতিয়াই তেওঁলোকে কষ্ট কৰি ছেটল হ'ব বিচাৰিছে, উইচ ইজ চ' গুড। তাগলৈ কি হয় জানিবলৈ শুনি থাকক আজি ষ্টৰী এণ্ড ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
আচৰিতভাৱে তেওঁলোকে এবাৰতে মানি ললে, কিন্তু মোৰ আগত এইবোৰ উলিয়াব মানা কৰি ডিচেম্বৰ মাহত ভালকৈ আলোচনা কৰিম বুলি কৈ থলে। আব্বা আম্মাই সন্মতি জনোৱা কথাটো বায়ে মোক কোৱাৰ লগালগ মই ফূৰ্তিত পাগল হৈ গৈছিলোঁ, কাৰণ আমি এইজ লৈ প্ৰব্লেম হ'ব বুলি ভাবি আছিলোঁ, কিন্তু সেইটো অলপো নহ'ল। লগে লগে মই সলমাক বাৰ মেছেজৰ স্ক্ৰীণশ্বট দিলোঁ আৰু তাই ক'লে,
অঁ হেল্ল, কি কৰি আছা?
এই অলপমান হেৰি কামত
এই চোৱাচোন, চোৱা হোৱাটছএপটো চোৱা জল্দি জল্দি।
কি হ'ল? মানে ডান আৰু হৈ গল আৰু,
এতিয়া বোৱাৰী হবলৈ ৰেডি হোৱা আৰু।
একদম, মইতো কেতিয়াবা ৰেডি হৈ আছিলো।
30 ছেপ্টেম্বৰত মই মোৰ দোকান ষ্টাৰ্ট দিলোঁ। তাই বহুত সুখী হ'ল, আমাৰ সপোনবোৰ পূৰণ হ'বলৈ ওলাইছিল, কিন্তু সুখৰ এই সময়বোৰ আল্লাই আমাক বেছি দিনৰ বাবে নিদিলে। মই এতিয়া যিখিনি কথা লিখিবলৈ গৈ আছোঁ সেইখিনি বহুত কষ্টৰে লিখিব লাগিব। 19 অক্টোবৰ তাই এক্সিছ বেংকৰ নলবাৰীৰ ব্ৰাঞ্চত জইন কৰিলে, যিটো তাইৰ সপোন আছিল কোনোবা এটা বেংকত জব কৰাৰ। 1 নৱেম্বৰৰ পৰা 5 নৱেম্বৰলৈ কলকাতাত ট্ৰেইনিং আছিল, আৰু ট্ৰেইনিং শেষ কৰি ঘৰত আহিলে 6 তাৰিখে। 7 আৰু 8 তাৰিখে অফিচ কৰিলে, আৰু বহুত দিন লগ পোৱা নাছিল বাবে মই তাইক 8 তাৰিখে অফিচৰ পৰা গধূলি ঘৰত থ'ব গ'লোঁ। সদায় যোৱা ৰাস্তাটোৰে নগৈ আমি এটা দীঘলীয়া ৰাস্তাৰে গৈছিলোঁ, যাতে অলপ বেছি সময় আমি স্পেণ্ড কৰিব পাৰোঁ। বাইকত গৈ থাকোঁতে তাই মোক পিছফালৰ পৰা বহুত জোৰকৈ সাৱটি ধৰিলে। মই ভাবিছিলোঁ তাই মোক মিছ কৰি আছিল বুলি। আমি গৈ ঘৰ পালোঁগৈ। আম্মাই আমাৰ বাবে চিকেন পোলাও বনাইছিল, আমি একেলগে বহি খালোঁ। তাইক মই মোৰ ভাগৰ পৰা দুবাৰমান খুৱাইও দিলোঁ। সপোনতো ভবা নাছিলোঁ সেইদিনা যে আমাৰ শেষ দিন হ'ব, য'ত মই শেষবাৰৰ বাবে তাইক ভালদৰে লগ পাইছিলোঁ, একেলগে বহিছিলোঁ। তাই মোক সেইদিনা বহুত দেৰিলৈকে আহিবই দিয়া নাছিল। 9 নৱেম্বৰ তাই অফিচৰ কামতে লগৰ এজনীৰ লগত স্কুটি লৈ ওলাই গৈছিল। তাৰ পৰা উভতি আহি থাকোঁতে তাই মোৰ লগত কথা পাতি আছিল। হঠাতে মই মানুহৰ হাল্লা শুনিলোঁ। মই গম পাইছিলোঁ যে কিবা এটা হৈছে। তাই সুধি আছিলোঁ, মই কথাটো শুনি এক্সিডেণ্ট হোৱা ঠাইলৈ গুচি গ'লোঁ। তেতিয়া তাইক বেডত শুৱাই আঁঠুত চিলাই কৰি আছিল। মোক দেখি তাই আচৰিত হ'ল আৰু বাৰে বাৰে সুধিলে,
সলমা কি হ'ল,
তুমি কিয় আহিলা,
তুমি কিয় আহিলা, কি তুমি কিয় আহিলা,
একো নাই হোৱা ন, তেনেকৈ
কেইটা চিলাই পৰিছে,
13টা মানে তেনেকুৱা।
ঘৰলৈ ফোন কৰিলা নে? ৰবা মই আম্মাক ফোন কৰিম।
না না, শুনা শুনা, নকৰিবা আব্বাক, নকৰিবা, আমাৰ আব্বাৰ এনেই টেনচন হ'ব নালাগে। আৰু এতিয়া হলে
তুমি কি ছোৱালী,
তুমি
তোমাৰ 13টাকে চিলাই পৰিছে আৰু তুমি কৈছা ঘৰত ফোন কৰিব নালাগে।
কামসা মেৰি এতিয়া নালাগে, কাৰণ মা
কামসা মেৰি, এতিয়া তুমি কামৰ কথা মনলৈ আহিছে তোমাৰ?
আরে নহয়, ইমান একো হোৱা নাই ন, এতিয়া তুমি মোক ঘৰত থৈ আহিব পাৰিবা নে?
তুমি পাগল কৰিবা দেই।
আরে তেনেকুৱা একো নাই হোৱা, মানে এতিয়া বলা মোৰ এইবোৰ চিলাই তিলাই হৈ গ'ল, যাও ঘৰত আমা বা।
ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে, হ'ব 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 বলা।
এই বুলি কৈ তাই ঘৰ যাব ওলালে, কিন্তু শেষ ৰাতিৰ পৰা গা বেছি বেয়া হ'বলৈ ধৰাত তাইক 10 তাৰিখে ৰাতিপুৱা মেডিকেলত এডমিট কৰিলে। পিছত ডক্টৰে ইণ্টাৰনেল ইনফেকশ্যন হৈছে বুলি আই চি ইউত শ্বিফ্ট কৰিলে। 11 তাৰিখে গধূলি কণ্ডিশ্যন বেছি ক্ৰিটিকেল হোৱা বুলি গুৱাহাটীত ৰেফাৰ কৰিলে। গুৱাহাটী নিয়াৰ আগমুহূৰ্তলৈকে মই তাইৰ লগত আই চি ইউত আছিলোঁ। মোৰ লগৰ এজনৰ বায়েক সেইখন হস্পিটেলতে কাম কৰিছিল বাবে মোক আই চি ইউত থাকিবলৈ সুবিধা কৰি দিছিল। ভিতৰি ভিতৰি মই ভাগি পৰিছিলোঁ যদিও তাইক এক মুহূৰ্তৰ বাবেও এৰি দিয়া নাছিলোঁ। তাইক সাহস দি আছিলোঁ, কিন্তু কোনেনো জানিছিল সেয়াই আমাৰ শেষ দেখা বুলি। মই তাইক সুধিলোঁ,
কি হ'ল, মনটো কিয় ইমান ডাউন হৈ আছে?
নাই, কাইলৈ ময়ো যাম নেকি তোমাৰ লগত গুৱাহাটীলৈ?
নালাগে নালাগে, শুনা, বাৰ দৰা ঘৰৰ মানুহ আহিব নহয়, তাৰি শুনাব, তুমিতো থাকিব লাগিব ন? আৰু এই মামা খুৰাহঁত আছে নহয়, হৈ যাব দিয়া, একো নাই। আৰে মই আহি যাম, তো বেছি টাইম নালাগে না, অকণমান সময়হে, তাৰপিছত মই আহি যাম। আৰু মোক কিন্তু বিয়াৰ কাপোৰো কিনি দিবলৈ আছে, আকৌ বাৰ বিয়াত কি পিন্ধিম সেইযোৰ তুমি দিবা বুলি কৈছিলা আকৌ।
একদম ঠিক আছে,
আৰু মনটো এনেকৈ মাৰি নাথাকিবা দেই, তোমাক এনেকৈ মন মাৰি থকা দেখি পেলাই মই যাম নি।
ঠিক আছে।
তাইক গুৱাহাটী লৈ গ'ল। মই আব্বাক ফোন কৰি কৰি তাইৰ খবৰ লৈ আছিলোঁ। তাইৰ কণ্ডিশ্যন আপ ডাউন হৈ আছিল। মোৰ হায়দৰাবাদত দুজন বহুত ভাল বন্ধু আছিল, ইছমাইল আৰু শ্ৰীকান্ত। ছালমাৰ খবৰটো শুনি সিহঁতে দৰগাত দোৱাও কৰিছিল। তাই এনেকুৱা দায়িত্বশীল ছোৱালী আছিল পাহিবা, যে আই চি ইউত মৃত্যুৰ লগত যুঁজি থকাৰ সময়তো তাই আম্মা আব্বাৰ চিন্তাহে কৰিছিল। তাইৰ চিকিৎসা কৰি থকা ডক্টৰ এজনক তাই কৈছিল,
ডক্টৰ আংকল, মোৰ কিবা ছিৰিয়াছ হৈ আছে নেকি, মানে তেনেকুৱা কিবা কণ্ডিশ্যন হৈ আছে নেকি?
অলপ ছিৰিয়াছ মাজনী।
এটা আপোনাক ৰিকুৱেষ্ট কৰোঁ নেকি?
কোৱাচোন বাৰু।
মানে মই বুজিছোঁ আপুনি কি কৈছে, ছ' যদি কিবা তেনেকুৱা হয়, মানে বুজিছে ন, কিবা যদি এনেকুৱা নহ'বলগীয়া তেনেকুৱা ধৰণৰ, আপুনি প্লিজ আব্বাক নক'ব, মানে আব্বা হাৰ্টৰ পেচেণ্ট হয়, আপুনি আম্মাক ক'ব পাৰে আৰু নহ'লে নজৰুলক ফোন কৰিব পাৰে, কিন্তু প্লিজ আব্বাক নক'ব।
হ'ব দিয়াচোন, সেইবোৰ সময়ত দেখা যাব, লেটছ চি।
ঠিক আছে।
এইখিনি কথা পাহিবা পিছত ডক্টৰে আমাক কৈছিল, আৰু লগতে এইটোও কৈছিল, আপুনি বহুত ভাগ্যৱান পিতৃ হয়। বেলাগলৈ কি হয় জানিবলৈ শুনি থাকক আজি ষ্টৰীটি এণ্ড ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী, আৰ জে পাহিৰ সৈতে।
শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী, মই সবৰ সৈতে পাহি। শুনি আছোঁ আজি নজৰুলৰ লাভ ষ্টৰী, সকলোৰে সপোন আধৰুৱা কৰি থৈ গ'লা। আগলৈ তেওঁ লিখিছে, 12 নৱেম্বৰ দুপৰীয়া 1 বজাত তাই মোৰ লগত কথা পাতিব বিচাৰিছিল বাবে আব্বাই ফোনটো লগাই দিছে। 30 ছেকেণ্ডমানৰ বাবে আমি চাগে কথা পাতিছিলোঁ।
কোৱা, ভাল পাইছানে অকণ?
ভালে আছোঁ। হেৰি শুনা না, এই মই যে কোম্পানীটোত কাম কৰি আছিলোঁ, আগৰ কোম্পানীটো, তাত মানে তোমাৰ কেইটামান পইচা পাবলগীয়া আছিলে। মানে তুমি সদায় হ্যাপি হৈ থাকিবা, সুখত থাকিবা। And remember, মই তোমাক বহুত বেছি ভাল পাওঁ।
আমিতো
আৰু 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 মোক বেছি মিছ নকৰিবা দেই।
একেলগে থাকিলে হ'বলে মিছ কৰা যাব।
দিয়া, এতিয়া মই অলপমান শুই দিওঁ, মানে গাটো বেছি বেয়া লাগিছে।
ছালমা, হেল্ল'।
আৰু এয়াই তাইৰ শেষ মাতষাৰ শুনিছিলোঁ মই। আবেলি 5 বজাত আব্বাই মোক ফোন কৰি ক'লে যে তাইৰ অৱস্থা আগতকৈ আৰু বেয়া, ডক্টৰে ভেণ্টিলেটৰ দিব লাগিব বুলি কৈছে। তাৰপিছত মই আৰু ৰৈ নাথাকিলোঁ, কৰিবলগীয়া কামখিনি কৰি গুৱাহাটী গুচি গ'লোঁ। মই ৰাতি 11 বজাত গৈ পালোঁ আৰু আই চি ইউত সোমাই দেখিলোঁ যে তাইৰ ভেণ্টিলেটৰ খুলি আছে। মই নাৰ্ছগৰাকীক সুধিলোঁ কি হ'ল, কিয় খুলি থৈছে। নাৰ্ছগৰাকীয়ে তেতিয়া ক'লে, পেচেণ্টজন এক্সপায়াৰ হ'ল। হঠাতে মোৰ যেন মূৰৰ ওপৰত আকাশখন খহি পৰিল। মানুহটো চেঁচা পৰি গৈছো। তেনেতে আব্বাই আহি মোক সুধিলে,
বাবা চব ঠিকে আছেনে? ডাক্তৰে কি ক'লে?
চব শেষ হৈ গ'ল, চব শেষ হৈ গ'ল আব্বা।
সকলোৱে আচলতে তাইৰ কথাখিনি ৰাখিছিলে আৰু কোনেও তাইক কথাখিনি জনোৱা নাছিল। মোৰ মুখেৰে তেওঁ কথাষাৰ গম পালে। সেইদিনা তাইৰ ৰিলেটিভছসকলক মই লগ পালোঁ। মামাহঁতে মোক কৈছিল, আজি এটা ভাগিন হেৰুৱালোঁ আৰু আজিয়ে হ'বলগীয়া ভাগিন জোঁৱাইকো লগ পালোঁ। আমাৰ লগত সম্পৰ্ক যাতে এৰি নিদিয়া, কেতিয়াবা কেতিয়াবা খবৰ ল'বা। ময়ো তেওঁলোকক কথা দিলোঁ যে সদায় তেওঁলোকৰ লগত সম্পৰ্কত থাকিম, বিশেষকৈ আম্মা আব্বাৰ লগত। এতিয়া মোৰ দুযোৰ পেৰেণ্টছ। 13th November গধূলি তাইক ঘৰলৈ লৈ আহিলোঁ। লগত মোৰ কাজিনটো আছিল প্ৰথমৰ পৰা শেষলৈকে। তাইৰ মুখখন চালোঁ শেষবাৰৰ বাবে, কিন্তু এটোপালো চকু পানী নোলাল। বায়ে কৈ আছিলে কান্দিলে বুকুখন পাতল লাগিব, কিন্তু নাজানো পাহিবা নোৱাৰিলোঁ। কান্দি কান্দি চকু পানীৰে তাইক বিদায় দিব নোৱাৰিলোঁ। এনেকৈ তাই আমাক এৰি থৈ গ'লগৈ বহুত বেছি সোনকালে। সকলোৰে সপোন আধাতে ভাগি চূৰ্ণ বিচূৰ্ণ কৰি থৈ গ'ল। কল্পনাও কৰিব পৰা নাছিলোঁ এনেকুৱা যে এটা দিন কেতিয়াবা আহিব জীৱনত। মই আগতে বহুবাৰ কৈছিলোঁ তাইক যে আমাৰ লাভ ষ্টৰিটো পঠিয়াও দিয়া। তাই তেতিয়া কৈছিল এতিয়া দিলে ইনকমপ্লিট হ'ব ষ্টৰিটো, বিয়াৰ পিছত একেলগে দিম। আৰু চাওক এতিয়া মই অকলে লিখি আছোঁ। এতিয়া মোৰ দুয়োখন ঘৰৰ মাজতে অহা যোৱা চলি থাকে। ভবা নাছিলোঁ কেতিয়াও যে আমাৰ পেৰেণ্টছ এনেকৈ চিনাকি হ'ব। মই তাইৰ আম্মা আব্বাৰ যিমান কেয়াৰ লওঁ, তেওঁলোকেও সিমানেই মোৰ কেয়াৰ লয়। মই গৈ থাকোঁ তেওঁলোকৰ কাষলৈ আৰু সাধ্য অনুসাৰে হাত আগবঢ়াওঁ। আম্মাই গ'লে মোক সাৱটি ধৰে, বহুত মৰম কৰে। কিজানিবা চাগে তাইক মোৰ মাজতে বিচাৰি পায়। আজি তাই যোৱা 7 মাহ হ'ল। আজিকালি একো কামতে মন বহাব নোৱাৰোঁ পাহিবা। মুভ অন কৰিব চেষ্টা কৰি কৰি ভাগৰি গৈছোঁ। নাজানো কেতিয়া পাৰিম। তাইৰ নিচিনা সঁচা অৰ্থত ভাল ছোৱালী এজনীক পাই মই বহুত লাকি ফিল কৰিছিলোঁ। তাইৰ ঠাই হয়তো কোনেও পূৰ কৰিব নোৱাৰিব। মোৰ বা কাজিন লগৰখিনি আৰু তাইৰ লগৰখিনিয়ে মোক বহুত সাহস দিছে, বুজাইছে। কোনেও অকলশৰীয়া ফিল কৰিব দিয়া নাই। স্পেচিয়েল থেংকছ টু চুকু, ছালমাৰ বেষ্ট ফ্ৰেণ্ড, যিয়ে এই চিঠিখন লিখাত মোক বহুত বেছি হেল্পো কৰিছে। শেষত তাইক এইটোৱে ক'ম যে পোৱালী থেংক ইউ মোৰ লাইফত অহাৰ বাবে। যোৱা 5টা বছৰ মই বহুত হেপ্পী আছিলোঁ তোমাৰ লগত, কিন্তু এই হেপ্পিনেছ বহুত কম সময় থাকিল। আমাৰ বিয়াখনক লৈ, আমাৰ ভৱিষ্যতটোক লৈ কিমান বেছি আশাবাদী আছিলোঁ, চব সপোন আধৰুৱা হৈ থাকিল। এতিয়া স্মৃতিবোৰ বুকুত সাৱটি ৰখাৰ বাদে অইন একো উপায় নাই মোৰ। কথা এটা মনত পৰেনে তোমাৰ, মোক যে মাজে মাজে সুধিছিলা?
শুনা না, মানে মই যদি ক'ৰবাত গুচি যাওঁ তেতিয়া তুমি এনেকৈ হেপ্পী হৈ থাকিবানে? মানে মই এতিয়া তোমাৰ লগত থাকোঁতে তুমি যেনেকুৱা হেপ্পী হৈ আছা তেতিয়াও থাকিবানে?
প্ৰথম কথা, তোমাক কোনেও নিব নোৱাৰে মোৰ পৰা। আৰু দ্বিতীয় কথা, তুমি নহ'লে হেপ্পীক কেনেকৈ থাকিব পাৰিম, তুমিয়ে কোৱাচোন।
আৰু চোৱা, কথাবোৰ আজি সঁচা হৈ গ'ল। এতিয়া তোমাৰ অবিহনে মই ভালে থকাৰ অভিনয় কৰি থাকিবলগীয়া হৈছে আনৰ আগত। হয় মই এটা কথা মানো, ওপৰৱালাই আমাৰ যোৰা যাৰ লগত যেনেকৈ মিলাই থৈছে সেইমতে হ'ব। চাগে তোমাৰ লগত মোৰ যাত্ৰা ইমানখিনিয়ে আছিল। এতিয়া জীৱনটো চলি গৈ আছে, কিন্তু আগৰ দৰে একোৱে নাই। অনবৰতে তোমাৰ এইবোৰ কথাই মাইণ্ডত চলি থাকে, কিয় হ'ল এনেকুৱা, কি ভুলৰ শাস্তি পালা তুমি। আগৰ ৰেকৰ্ডিংবোৰত তোমাৰ মাতটো শুনিলে কাষত আছা যেন লাগে। নিজক বুজাই ভাগৰি পৰিছোঁ মই, তথাপি আল্লাহৰ ওচৰত এয়াই দোৱা তুমি যেন ভালে থাকা সদায়, য'তে আছা কুশলে থাকা। আই লাভ ইউ এণ্ড আই মিছ ইউ। এয়াই আছিল পাহিবা মোৰ লাভ ষ্টৰী। চিঠি লিখিব নাজানো, কেতিয়াও লিখি পোৱা নাই, গতিকে কি কি লিখিব লাগে বা নালাগে আইডিয়া নাই। চাগে অলপ দীঘলো হ'ল। ভুল ত্ৰুটিবোৰ ক্ষমা ধৈৰ্য সহকাৰে পঢ়িব বুলি আশা কৰিলোঁ। শেষত বা আপোনালৈ এটাই ৰিকুৱেষ্ট থাকিল যিমান সোনকালে পাৰে ষ্টৰিটো এয়াৰ কৰিব প্লিজ। আপোনালৈ বহুত বহুত মৰম আৰু ধন্যবাদ ষ্টৰিটো শ্বেয়াৰ কৰাৰ বাবে। এতিয়া আপোনাৰ মৰমৰ ভাইটি নজৰুল। ৱেল নজৰুল, আই এম চ' চৰি এবাউট ইয়'ৰ লছ, বাট চামটাইমছ থিংছ ডাজেণ্ট গ' দ্য ৱে উই ৱান্ট। জন্ম, মৃত্যু, বিবাহ এই তিনিটা আমাৰ হাতত নাই, কিন্তু সুখ আৰু দুখ এইটো আমাৰ হাতত আছে। চ' আই এম শ্বিয়'ৰ যদি আজি তুমি চকু পানী টুকিছা তেতিয়াহ'লে ছালমাই বহুত দুখ পাব, কাৰণ তাইতো আহি তোমাৰ চকু পানী মুচি দিব নোৱাৰে ন। গতিকে তুমি যদি দুখত থাকা তাই ডেফিনেটলি দুখ পাব, কিন্তু তুমি যদি সুখত থাকা তাই ডেফিনেটলি সুখী হ'ব। গতিকে তাইৰ সুখৰ বাবে তুমি সুখত থাকিব লাগিব, আৰু তাই ডেফিনেটলি এইটোৱে বিচাৰিব যে তুমিও মুভ অন কৰা। চ' উইথ টাইম মুভ অন কৰা, তাইক পাহৰি যাব নালাগে, তাইক লগত লৈ তুমিও আগবাঢ়ি যোৱা। এণ্ড আই উইছ ইউ অল দ্য বেষ্ট। বেলেগ আছিলে আজিৰ লাভ ষ্টৰী, সকলোৰে সপোন আধৰুৱা কৰি থৈ গ'ল। এটি নতুন ষ্টৰীৰ সৈতে আকৌ লগ পাম, বাজাতে ৰাখোঁ।